গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা। হুজুৰ লগা খবৰ পুৰি আছে ইমকুম নংলা। কিফ্ৰী টাউন চেম্বাৰ অফ কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী কে টি চি চি আই বা টাউনে আলগ আলগ দৰকাৰ জেগা খান্দি 36 CCTV কেমেৰাজ খান বহাই দিছে। কে টি চি চি আই পৰা একটা প্ৰেছ খবৰ দি জনাই দিছে, CCTV ইনষ্টলেশ্যন যোনটো যোৱাকালি খতম হৈছে, এইটো বা কিফ্ৰীদি ছিকিউৰিটি আৰু ছাৰ্ভেলেঞ্চ উঠাই দিবলৈ আছে। কেমেৰাজ খান্দ দৰকাৰ জেগা খান্দি কমাৰ্চিয়েল জোন, পাব্লিক জেগা খান আৰু দুচৰা হাই ট্ৰাফিক লোকেশ্যনছ দি মিলাই কেনে কম্প্ৰেহেনচিভ ছাৰ্ভেলেঞ্চ ৰাখি দিবৰ কাৰণে কৰিছে। খবৰ পৰা কৈছে যে কে টি চি চি আই বা লোকেল অথৰিটিজ লগতে মিলাই কেনে এইটো CCTV কেমেৰাজ খান্দ ভালভাৱে চলাই ৰাখিবলৈ দিবলৈ আৰু টাউন দি জীৱন লগা কোৱালিটি ভাল কৰি দিবলৈ দুচৰা ইনিচিয়েটিভ খান্দি উঠাই দিবলৈ থাকিয়া কৈছে। ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখড়ে কৈছে কি এনভাইৰনমেণ্ট সুৰক্ষিত ৰাখিবলৈ আৰু কণ্টেইনমেণ্ট জেগাৰ ভিতৰতে সৎ চব্জি খান ৰখিবলৈ দৰকাৰ জনাইছে। তাৰ পৰা ভাৱনা জনাই দিছে কি সমাজ লগা চব মতব কাৰণে ষ্ট্ৰাকচাৰ্ড নিয়ম দি ডিফেন্স এষ্টেট মাটি দি হাৰ্বেল প্লাণ্টেশ্যন আৰু হৰ্টিকালচাৰ পঢ়াই দিয়াৰ পৰা এইটো কামিয়াব কৰি দিবলৈ পাৰিব। ইণ্ডিয়ান ডিফেন্স ষ্টেট ছাৰ্ভিচ লগা 2023 বেচ লগা অফিচাৰ ট্ৰেইনিজ লগতে নাই দিল্লীতে যোৱাকালি বাতচিত কৰি ধনখড়ে ডিফেন্স মাটি খান লগা চাই ৰাখিবলৈ নিমিত্তে টেকনলজি চলা বুলি কৈছে। তাহি কৈছে কি কেণ্টনমেণ্ট জেগা খান্দো সবসভা গ্ৰীনাৰী আৰু চিভিক ইমিউনিটিজ দি দুচৰা মিউনিচিপেলিটিজ কাৰণে এটা এক্সাম্পল হ'ব বুলি কৈছে। এগ্ৰিকালচাৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহানে কৈছে কি দেশতে 10,000 FPOs লগা টাৰ্গেট অভাৰ 8,800 ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন FPOs কামটো বনাই থাকি আছে। ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ্ছ লগতে ভাল ভাল টেকনলজি ক্ৰেডিট ভাল ইনপুট আৰু বেছি মাৰ্কেটছ বনাই দি কিনে তাইখন কাৰণে ভাল ভাল কোৱালিটি কমোডিটিজ প্ৰডিউচ কৰিবলৈ ইনচেণ্টিভাইজ কৰি দিছে। FPO মেলা দিল্লী হাটী যোৱাকালি ভিজিট কৰাৰ পাছতে খুব মানুহ খান লগত কথা কৰি জৱাহৰ কৈছে কাষ্টমাৰ লগতে কমতি দাম পাবলৈ দিবলৈ আৰু ফাৰ্মাৰ্ছ লগতে প্ৰডিউচ প্ৰচেছ কৰি ভাল দাম পাবলৈ দিবৰ কাৰণে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা এইটো ইনিচিয়েটিভ এটা আছে। টেলিকম ৰেগুলেটৰি অথৰিটি অব ইণ্ডিয়া ট্ৰাইবা ব্ৰডকাষ্টিং আৰু কেবল ছাৰ্ভিচেছ আৰু ৰিলিজেছ কাৰণে ৰেগুলেটৰি ফ্ৰেমৱৰ্ক দি বদলি দিয়া কাৰণ জনাই দিছে। ট্ৰাইবা নেটৱৰ্ক কেপাচিটি ফি NCFD 200 চেনেলছ কাৰণে 130 ৰুপিজ লগা চিলিং আৰু 200 চেনেলছৰ কাৰণে 160 ৰুপিজ চিলিংটো হাতাই দিছে। ফিডো মাৰ্কেট ফৰ্চেছ পৰা চলি ৰাখিবলৈ আছে। খোলা আৰু চাফা ৰাখিবৰ কাৰণে ৰিগুলেটৰৰ পৰা কৈছে কি চব চাৰ্জেছ কাণ্ড ছাৰ্ভিচ প্ৰভাইডাৰ্ছ পৰা সকম হিচাপে পাব্লিছ কৰি দিছে আৰু এইটো কনজিউমাৰ লগতে জনাই দিয়াৰ লগত এইটো লগতে বি ৰিপৰ্ট কৰিবলৈ দিছে। এইটো বদলি দিয়া লগা আচল ভাৱনাটো ব্ৰডকাষ্টিং ছেক্টৰ লগা গ্ৰথ উঠাই দিবলৈ আৰু ৰিগুলেটৰী প্ৰভিজনছ আসান পৰা বনাই দিয়াৰ পৰা বেপাৰ খান আসান পৰা কৰিবলৈ দিয়া দুবি উঠাই দিবলৈ আছে। কংগ্ৰেছ লিডাৰ ৰাহুল গান্ধীৰ পৰা মণিপুৰ লগা মানুহখন লগতে হিংসা ৰখাই দিবলৈ আৰু শান্তি আৰু মিল মিলাপ কৰি আগিয়ে আহিবলৈ অনুৰোধ কৰিছে। গান্ধীবা মণিপুৰ দি এক টিম ষ্টেট মফিচল দু যোৱাকালি যাইছে। তাৰ পৰা ষ্টেটটি আলগ আলগ ৰিলিফ কেম্প দি যাই কিনে হিংসা বা দুখ পাৰিবাৰ লগতে লগ কৰিছে। খবৰ মানুহখন লগতে কথা কৰি গান্ধীবা কৈছে তাইৰ পৰা মণিপুৰ দি যোৱাটো পলিটিকেলি মটিভেট কৰা নহয় কিন্তু দুখ হোৱা পাৰিবাৰ লগা আফচোচ আৰু মনটো খান শ্বেয়াৰ কৰিবলৈ যাইছে। তাৰ পৰা বিশ্বাস জনাই দিছে কি ষ্টেটি হিংসাৰে চব লগা মঞ্জু ফেচলা একটা আনিবলৈ তাইৰ কোচিছ কৰিব। পাছতে গান্ধীবা গভৰ্ণৰ মণিপুৰ সুশ্ৰী অনুশ্ৰুয়া ৱৈকীৰ লগতে লগ কৰিছে আৰু মণিপুৰ লগা অৱস্থা দি কথা কৰিছে। আৰু চেণ্টিনেল কাপ নৰ্থ ইষ্ট ৱেমেন চেম্পিয়নশ্বিপ দি নাগালেণ্ড ৰিপ্ৰেজেণ্ট কৰা নাগা ডেম জেল ক্লাবৰ টুৰ্ণামেণ্ট পৰা ওলাই যায় কেনে চেম্পিয়নশ্বিপ ফেভৰিট ডাইৰেক্টৰ জেনেৰেল এছএম ৰাইফলছ DGAR টীম ওপৰ 4 গ'লছ পৰা যোৱাকালি শোণিতপুৰ এছেম্বলি হৰাই যাইছে। টুৰ্ণামেণ্টটো এছএম ৰাইফলছ পৰা যোগা কৰি কেনে টীমখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ দি আছাম মিজোৰাম মেঘালয় ত্ৰিপুৰা নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ আৰু ডাইৰেক্টৰ জেনেৰেল এছএম ৰাইফলছ ৱেমেন ফুটবল টীম বা একতা মিলাই কেনে চেম্পিয়নশ্বিপ দি ভাগ লৈ আছে। ছেমি ফাইনেল ফ্লাছ দি DGAR একটা টীম দি ষ্টাৰ খেলাৰী এখন মিলাই কেনে বেছি জন বা ইণ্ডিয়ান নেশ্যনেল টীম ৰিপ্ৰেজেণ্ট কৰাৰ পৰা খেল দি দাপাই ৰাখিছে। টীম দি য়াং নাগালেণ্ড টীম দি এক্সপিৰিয়েঞ্চ নাথাকিয়াৰ পৰা গেম দি বেছি ভাল পৰা খেলিবলৈ পৰা নাই। নাগালেণ্ড টীম দি ষ্টেট ফুটবল কোচ কেভি লিবি জাছুমৰ পৰা লৈ কেনে যাইছে। অৰুণাচল প্ৰদেশ পৰা এতিয়া ফাইনেলছ দি DGAR লগতে ARTC শ্বিলং দি জুলাই 12 তাৰিখ খেলিবলৈ আছে। আর আজি ভোজোর লগা নাগামিজ খবর ইমান দিছে স্কুল আজি অগ্নিকাঞ্চ নিমিতি ভাল দিন হবি।